ఆకాశవాణి. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ম্যানমাৰক যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 2000তকৈ অধিক হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একীকৃত পেঞ্চন আঁচনি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ নতুন দিল্লীত এটা অৰ্থনৈতিক ফৰাম পৰ্টেল মুকলি কৰিব। পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ উল ফিটৰ উৎসৱ উদযাপন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময় পাছতে মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ম্যানমাৰক যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 2000তকৈ অধিক হৈছেগৈ। যোৱা শুকুৰবাৰে ম্যানমাৰক 7.7 প্ৰাবল্য আৰু 6.7 প্ৰাবল্যৰ ওপৰা উপৰিকৈ অহা দুটা ভূমিকম্পত দেশখনৰ মাণ্ডালাই অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। দেশখনত অহা এই ভয়ংকৰ ভূমিকম্পই থাইলেণ্ড, ভিয়েটনাম, লাওছ আৰু দক্ষিণ পশ্চিম চীনকো জোকাৰি যায়। ম্যানমাৰক সামৰিক বাহিনীৰ নেতৃত্বই জনোৱা মতে এই ভূমিকম্পৰ ফলত 2056গৰাকীতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু 3900তকৈ অধিক লোক আহত হৈছে। 270গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে। দেশখনৰ ষ্টেট এডমিনিষ্ট্ৰেটিভ কাউন্সিলৰ অধ্যক্ষ মিন অং লেঙে দেশখনত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় পতাকাসমূহ অৰ্ধনমিত হৈ থাকিব। ধবংসস্তূপৰ মাজত আবদ্ধ হৈ থকা লোকসকলৰ সন্ধানত উদ্ধাৰকাৰী দলে পূৰ্ণগতিত অভিযান চলাই আছে। ভাৰত, ৰাছিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ লগতে ৰাষ্ট্ৰসংঘয়ো দেশখনলৈ সহায় সহযোগিতা আগবঢ়াইছে। ভাৰতে ম্যানমাৰলৈ খাদ্য সামগ্ৰী, ঔষধ যোগান ধৰাৰ লগতে উদ্ধাৰ অভিযানত সহায়ৰ বাবে অপাৰেচন ব্ৰহ্মা মুকলি কৰিছে। ভাৰতৰ পৰা যোৱা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে আক্ৰান্ত লোকসকলক চিকিৎসাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। য়াংগুনত থকা ভাৰতৰ দূতাবাসে কৈছে যে মাণ্ডালে আৰু য়াংগুনত উদ্ধাৰ আৰু সাহায্যৰ বাবে ভাৰতৰ পৰা আৰু অধিক ঔষধ আৰু খাদ্য সামগ্ৰী প্ৰেৰণ কৰি থকা হৈছে। ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জলবিজ্ঞান বিভাগে জনোৱা মতে আজি পুৱাৰ ভাগলৈ কেইবাটাও ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। চুবুৰীয়া দেশ থাইলেণ্ডত এই ভূমিকম্পত 19 লোকৰ মৃত্যু হৈছে। বেংককক ধ্বংসস্তূপৰ পৰা কেইবাহাজাৰো লোকক উদ্ধাৰ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একীকৃত পেঞ্চন আঁচনি UPS কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে UPS প্ৰৱৰ্তন কৰিছিল। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটী PFRDA শেহতীয়াকৈ UPSৰ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ 3টা গোটৰ সৈতে সম্পৰ্কিত নিয়মাৱলীসমূহ প্ৰকাশ কৰিছে। সেই অনুসৰি প্ৰথম শ্ৰেণীত 2025 চনৰ 1 এপ্ৰিললৈকে সেৱাত জড়িত থকা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক NCPৰ অধীনত সামৰি লোৱা হৈছে। দ্বিতীয় শ্ৰেণীত কেন্দ্ৰীয় চৰকাৰৰ সেৱাত নতুনকৈ নিযুক্তপ্ৰাপ্তসকলক অন্তৰ্ভুক্ত কৰা হৈছে, যিসকলে চলিত বৰ্ষৰ 1 এপ্ৰিল অৰ্থাৎ কাইলৈ বা তাৰ পাছত সেৱাত যোগদান কৰিব। আৰু তৃতীয় শ্ৰেণীৰ সেইসকল চৰকাৰী কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে যিসকল NPSৰ অংশ আছিল আৰু আজি বা তাৰ আগেয়ে অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে প্ৰায় 30 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এই পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ নতুন দিল্লীত নীতি NCAER নামৰ ৰাজ্যসমূহৰ বাবে অৰ্থনৈতিক ফৰাম পৰ্টেল মুকলি কৰিব। ৰাষ্ট্ৰীয় প্ৰায়োগিক অৰ্থনৈতিক গৱেষণা পৰিষদৰ সহযোগিতাত নীতি আয়োগে এই পৰ্টেলটো নিৰ্মাণ কৰিছে, যিটো 1990-91ৰ পৰা 2022-23 বৰ্ষলৈ প্ৰায় 30 বছৰৰ বাবে ৰাজ্যসমূহৰ বিত্তীয় পৰিস্থিতিৰ সন্দৰ্ভত সামাজিক, অৰ্থনৈতিক আৰু বিত্তীয় মাপকাঠি, গৱেষণাৰ প্ৰতিবেদন, গৱেষণা পত্ৰ আৰু বিশেষজ্ঞৰ ভাষ্যৰ তথ্যসমূহৰ এটা বিস্তৃত ভাণ্ডাৰ হিচাপে ব্যৱহৃত হ'ব। পৰ্টেলটোত মূলতঃ ৰাজ্যিক প্ৰতিবেদন, তথ্য কেন্দ্ৰ, ৰাজ্যসমূহৰ বিত্তীয় আৰু অৰ্থনৈতিক খতিয়ান আৰু অভিজ্ঞসকলৰ গৱেষণা আৰু মন্তব্য এই 4টা মুখ্য উপাদানেৰে সমৃদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হাৰিয়ানাৰ হিছাৰত থকা মহাৰাজা অগ্ৰসেন চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুনকৈ নিৰ্মাণ কৰা ICU ব্লক মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ চৌহদত মহাৰাজা অগ্ৰসেনৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। শ্ৰীশ্বাহে মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰাবাসৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী নায়ব সিং চাইনি, স্বাস্থ্যমন্ত্ৰী আৰতি ৰাও, হিছাৰৰ বিধায়ক সাবিত্ৰী জিন্দালৰ লগতে কুৰুক্ষেত্ৰৰ সাংসদ নবীন জিন্দালো উপস্থিত আছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ উল ফিতৰ উৎসৱ উদযাপন কৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। দিল্লীত জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত সমূহীয়া ঈদৰ নামাজৰ আয়োজন কৰা হয়। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে এই উৎসৱে ভাতৃত্ববোধ, সহযোগিতা আৰু দয়াৰ মনোভাৱ বৃদ্ধি কৰে। ঈদ উৎসৱে শান্তি, প্ৰগতি আৰু সুখ কঢ়িয়াই আনি সমাজত ইতিবাচক দিশত আগুৱাই লৈ যাব বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে ঈদ উৎসৱে সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰাৰ লগতে একতাৰ মনোভাৱ জগাই তোলে। এই উৎসৱে জনসাধাৰণক শক্তিশালী আৰু সমৃদ্ধ দেশ নিৰ্মাণত সহায়ক হোৱা মূল্যবোধৰ প্ৰতি প্ৰেৰণা জগাই তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত আশা প্ৰকাশ কৰে যে এই উৎসৱে সমাজত আশা, সমন্বয় আৰু দয়াৰ মনোভাৱ সুদৃঢ় কৰি তুলিব। তেওঁ এই উৎসৱৰ খনত সকলোৰে সাফল্য কামনা কৰে। সমূহীয়া নামাজৰ বাবে অসমতো বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হয়। ঈদ উপলক্ষে বিশ্বশান্তিৰ কামনাৰে ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সাল সলনি কৰা হৈছে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই জনপ্ৰিয় অনুষ্ঠান জিলা ৰেহৰূপ কাইলৈৰ পৰা পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱা 9:15 পৰা 9:20 প্ৰচাৰৰ দিহা কৰা হৈছে। দিনৰ 10:00 প্ৰচাৰিত মুখ্য বাতৰি কাইলৈৰ পৰা 11:00 প্ৰচাৰ কৰা হ'ব। একেদৰে বিবিধ ভাৰতী যোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰি প্ৰচাৰ কাইলৈৰ পৰা বন্ধ কৰা হ'ব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 পোষণ অভিযানৰ জৰিয়তে পুষ্টিহীনতা নিৰ্মূল সন্দৰ্ভত নতুন দিল্লীত অৱস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু শৈল্য চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডাঃ অজয় বাৰ্মা আৰু পৰিপুষ্টিৰ বিশেষজ্ঞ ডাঃ ৰিচা জয়ছোৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 ফোন নম্বৰত ফোন কৰি গৰ্ভৱতী মহিলা তথা শিশুৰ পুষ্টিহীনতা কিদৰে চিনাক্ত আৰু পৰিপুষ্টি নিয়ন্ত্ৰণ কৰিব পাৰি এই সন্দৰ্ভত সমল ব্যক্তিসকলক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপযোগে 9289-940044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যম এক্সত হেচটেগ আস্ক AIRৰ জৰিয়তেও প্ৰশ্ন সুধিব পাৰিব। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ' আৰু দিল্লী আৰক্ষীয়ে আজি দিল্লী NCRৰ পৰা এটা বৃহৎ মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰ উৎখাত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰো এছিয়া কাপ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ সহযোগত অহা 29 আগষ্টৰ পৰা 7 ছেপ্টেম্বৰলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হৈছে এছিয়া কাপৰ দ্বাদশ সংস্কৰণ। এই সন্দৰ্ভত আজি পাটনাত হকী ইণ্ডিয়া আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, ভাৰত, পাকিস্তানকে ধৰি এছিয়াৰ 8খন দেশে ভাগ ল'ব। হকী ইণ্ডিয়াৰ অধ্যক্ষ ডঃ দিলীপ তিৰ্কিয়ে এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বিহাৰ চৰকাৰ আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণক প্ৰশংসা কৰিছে। প্ৰায় 20,000 দৰ্শকে এই প্ৰতিযোগিতা উপভোগ কৰিব বুলি আশা কৰা হৈছে। টেনিছ তাৰকা ইউকি ভ্ৰাম্ব্ৰী ATP ডাবলছৰ শীৰ্ষ 30টা স্থানত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে 26 সংখ্যক স্থানত প্ৰৱেশ কৰিছে। ভাম্ব্ৰীয়ে দেশৰ প্ৰখ্যাত খেলুৱৈ ৰোহন বোপান্নাক অতিক্ৰম কৰি ভাৰতৰ ডাবলছ টেনিছ খেলুৱৈৰ শীৰ্ষস্থান দখল কৰিছে। একেৰাহে 5.5 বছৰ শীৰ্ষস্থান দখল কৰি থকা ৰোহন বোপান্না 44 সংখ্যক স্থানলৈ অৱনমিত হৈছে। ইউকি ভাম্ব্ৰীয়ে শেহতীয়াকৈ তেওঁৰ সহযোগী পৰ্তুগালৰ নুনো বৰ্গেছৰ সৈতে মায়ামি অপেন টেনিছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ব্ৰিটিছ জুটি লয়েড গ্লাছপুল আৰু জুলিয়াছ কেছৰ হাতত 6-7, 6-3, 8-10 ছেটত পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ম্যানমাৰত যোৱা সপ্তাহত জোকাৰি যোৱা ভয়ংকৰ ভূমিকম্পত এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা 2,000তকৈ অধিক হৈছেগৈ। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বাবে একীকৃত পেঞ্চন আঁচনি কাইলৈৰ পৰা কাৰ্যকৰী হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ নতুন দিল্লীত এটা অৰ্থনৈতিক ফৰাম পৰ্টেল মুকলি কৰিব। পবিত্ৰ ৰমজান মাহৰ অন্তত আজি সমগ্ৰ দেশতে ঈদ উল ফিতৰ উৎসৱ উদযাপন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময় পাছতে মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানেই।